এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ প্ৰথমবাৰৰ বাবে একেটা পৰ্যায়ত ভোটগ্ৰহণ, নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ, নিৰ্বাচনী দায়িত্ব থকা প্ৰিজাইডিং, পলিং আৰু নিৰাপত্তাৰক্ষীৰ EVMসহ কৰ্তব্য স্থানত উপস্থিত, নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসী পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ৰঙালী বিহু পালন কৰিবলৈ সাজু, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছ মুখামুখি। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ প্ৰথমবাৰৰ বাবে একেটা পৰ্যায়তে ভোটগ্ৰহণ কৰা হ'ব। বিধানসভা নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এইবাৰৰ নিৰ্বাচনত 59গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 722গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত এইবাৰ 2,50,00,000 ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে 1,25,00,000 পুৰুষ, 1,25,00,000 মহিলা আৰু 343গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৰাজ্যখনৰ 31,384টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ নিয়াৰিকৈ পৰিচালনাৰ বাবে 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। এই সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী কেইবাশ কোম্পানী নিয়োগ কৰা হৈছে। দৰং জিলাৰ দলগাঁও সমষ্টিত সৰ্বাধিক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিৰ সৰ্বনিম্ন ভোটদাতা আছে বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে প্ৰতিগৰাকী ভোটদাতাকে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথি পত্ৰসহ ভোটকেন্দ্ৰসমূহলৈ গৈ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। শ্ৰীগোৱেলে কয় যে প্ৰতিটো ভোটকেন্দ্ৰত খোৱাপানী, প্ৰস্ৰাৱগাৰ আৰু দিব্যাংগসকলৰ বাবে ৰেম্পৰ ব্যৱস্থাকে ধৰি সকলো সা সুবিধা থকাটো নিশ্চিত কৰা হৈছে। নিৰ্বাচন আয়োগে শেহতীয়াকৈ নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ কৰি তোলাৰ বাবে 30টা নতুন উদ্যোগ লৈছে। এই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক 1,200গৰাকী ভোটদাতাই ভোটদান কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ বাবে জিলে জিলে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে জনসাধাৰণক নিৰ্ভয়ে ভোটগ্ৰহণ কেন্দ্ৰলৈ আহি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰতিখন জিলা সদৰৰ পৰা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ লগতে নিৰ্বাচনী দায়িত্ব থকা নিৰাপত্তাৰক্ষী EVMসহ কৰ্তব্য স্থানত উপস্থিত হৈছে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত 6টা বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল সাজু হৈছে। জিলাখনত মুঠ 10,41,935গৰাকী ভোটদাতা আছে। জিলাখনত মুঠ 1,326টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 300তকৈ অধিক ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। মাজুলী বিধানসভা সমষ্টিত 188টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 20টা হৈছে মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ। আজি পুৱাৰে পৰা পলিং আৰু প্ৰিজাইডিং বিষয়া তথা সুৰক্ষা বাহিনীৰ লোকসকলে EVM আৰু অন্যান্য সামগ্ৰীসহ নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হয়। জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ বিষয়ে জিলা আয়ুক্ত সৃষ্টি সিংহই এনেদৰে কয়।
আজি আমাৰ 188 পলিং ষ্টেচনৰ কাৰণে চবে পল পাৰ্টি আৰু পলিং মেটেৰিয়েলটো ডিচপেচ হৈ আছে আৰু আমি চবে বস্তুটো ধুনীয়াকে কৰি আছো। আমাৰ ব্যৱস্থা বহুত ভাল আছে এণ্ড উই আৰ কনফিডেণ্ট দেট উই উইল বি এবল টু ডিচপেচ এভৰিবডি চেফলি বিফৰ চানচেট এভৰিবডি উইল বি ৰিচিং টু দ্য পল ষ্টেচন। দুৰ্গম অঞ্চলৰ কাৰণে আমি বেছি ব্যৱস্থা কৰি দিছোঁ আৰু তাত আমি বোট আৰু ট্ৰেক্টৰখিনি লগাই চবে ট্ৰান্সপৰ্টেশ্যনটো ধুনীয়াকে মেনেজ আমাৰ ট্ৰান্সপৰ্ট চেলে কৰিছে আৰু ডিজাষ্টাৰ মেনেজমেণ্ট পৰা আমি আৰু ষ্টেপ লৈছোঁ। তথাপিও মানে আমাৰ চবে পাৰ্টিটো চেফলি তাত পাই যাব। আমাৰ 20খন পলিং ষ্টেচনটো মহিলা পলিং ষ্টেচন হ'ব।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰতিখন জিলা সদৰৰ পৰা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ লগতে নিৰ্বাচনী দায়িত্ব থকা নিৰাপত্তাৰক্ষী EVMসহ কৰ্তব্য স্থানত উপস্থিত হৈছে। গোলাঘাট জিলাত নিৰ্বাচন উপলক্ষে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনৰ 5টা বিধানসভা সমষ্টিত 1,158টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু 9,00,000ৰো অধিক ভোটদাতাই এই কেন্দ্ৰসমূহত ভোটদান কৰিব পাৰিব। তদুপৰি জিলাখনৰ 258টা মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল সাজু হৈছে। জিলাখনত 2872 প্ৰিজাইডিং আৰু পলিং বিষয়া নিয়োগ কৰা হৈছে। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ 1868 ভোটগ্ৰহণ কেন্দ্ৰত আজি দিনৰ ভাগতে সকলো প্ৰিজাইডিং আৰু পলিং বিষয়া উপস্থিত হৈছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে CCTVৰ উপৰি যাৱতীয় সকলো ব্যৱস্থা কৰা হৈছে। জিলাখনত মুঠ 200 মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আছে। নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
ইতিমধ্যে আমাৰ 1886 পলিং ষ্টেচনলৈ আমাৰ 8000 অধিক যিসকল পলিং ষ্টাফ তেওঁলোক ওলাই গৈছে ইতিমধ্যে, আৰু প্ৰায় 20% মান এতিয়া যাবলৈ বাকী আছে। তেওঁলোক গৈ নিজৰ যিখিনি গন্তব্য স্থান গৈ পাবগৈ, পলিং ষ্টেচনবিলাক পাবগৈ। প্ৰথমতে যোনখিনি দূৰৰ যোনবোৰ পলিং ষ্টেচন, সেই মহিলাসকলক আমি প্ৰথমতে পঠিয়াবলৈ চেষ্টা কৰিছোঁ, আৰু তেওঁলোকে যাতে বেছি দূৰত নকৰে সেইটো চেষ্টা কৰা হৈছে। বাকীখিনি লাহে লাহে গৈ আছে। আমি ভাবোঁ যে অহা খুব বেছি এঘণ্টা ভিতৰত থাকি গোটেইখিনি ক্লিয়াৰ হৈ যাব। প্ৰতিটো পলিং ষ্টেচনত যোনটো AMF বুলি কয়, এছিয়ৰ মিনিমাম ফেচিলিটি, সেই গোটেইখিনিৰ ব্যৱস্থা কৰা হৈছে।
মৰিগাঁও নিৰ্বাচনী জিলাতো ভোটগ্ৰহণকাৰী বিষয়া কৰ্মচাৰীসকল নিজ নিজ ভোট কেন্দ্ৰত উপস্থিত হৈছে। এবাৰ ভোটগ্ৰহণকাৰী বিষয়াসকলৰ বাবে সুকীয়া সময় নিৰ্ধাৰণ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত সামগ্ৰী বিতৰণ কেন্দ্ৰত ভিৰ যথেষ্ট হ্ৰাস পায়। জিলাখনৰ 968 ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে মুঠ 4724 বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। জিলাখনত 7,66,588 পঞ্জীয়নভুক্ত ভোটদাতা আছে। গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰশাসন সাজু হৈছে। জিলাখনত 1010 ভোটগ্ৰহণ কেন্দ্ৰ আছিল যদিও শেহতীয়াকৈ গোৱালপাৰা পশ্চিম সমষ্টিৰ এটা ভোট কেন্দ্ৰত ভোটদাতাৰ সংখ্যা নিৰ্ধাৰিত হিচাপতকৈ অধিক হোৱাত তাত অতিৰিক্ত এটা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে 283টা হৈছে স্পৰ্শকাতৰ ভোট কেন্দ্ৰ। ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টিৰ 1548 ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং আৰু পলিং বিষয়াসকল উপস্থিত হৈছে। জিলাখনত মুঠ 12,20,384 ভোটদাতা আছে। দক্ষিণ শালমাৰা মানকাছৰ বিধানসভা সমষ্টিৰ 402 কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে পলিং আৰু প্ৰিজাইডিং বিষয়াসকল নিজ নিজ কেন্দ্ৰত উপস্থিত হৈছে। সমষ্টিটোত 56টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াৰে বাংলাদেশ সীমান্তত থকা 4টা ভোটগ্ৰহণ কেন্দ্ৰলৈ যন্ত্ৰচালিত নাৱেৰে বিষয়াসকলে যাত্ৰা কৰে। বৰপেটা জিলাৰ 4টা বিধানসভা সমষ্টিৰ 1121 ভোটগ্ৰহণ কেন্দ্ৰত 3,992 প্ৰিজাইডিং আৰু পলিং বিষয়া নিয়োগ কৰা হৈছে। 4টা সমষ্টিতে এটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। বৰপেটা সমষ্টিৰ নাৰ্চাৰী আৰু প্ৰাথমিক বিদ্যালয়ে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে ভোটদাতাসকলে ভোটাৰ পৰিচয় পত্ৰৰ উপৰি অন্য 12বিধ নথি দেখুৱাই ভোটদান কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নথকা ভোটদাতাসকলে এই 12বিধ নথিৰ যিকোনো এবিধ দেখুৱাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই নথিসমূহৰ ভিতৰত আছে আধাৰ কাৰ্ড, MGNREGA জব কাৰ্ড, ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত, স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, গাড়ী চালকৰ অনুজ্ঞাপত্ৰ, পেন কাৰ্ড, পাৰ পত্ৰ ইত্যাদি। ভোটদাতাগৰাকীৰ পৰিচয় সম্পৰ্কে নিশ্চিত তথ্য থাকিলে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ থকা বানান ভুল আদি উপেক্ষা কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে। ভোটাৰ পৰিচয় পত্ৰ থকা ফটোৰ বিসংগতিৰ বাবে ভোটদাতাগৰাকীৰ পৰিচয় সাব্যস্ত কৰাত সমস্যা হলে তেওঁ উল্লেখিত 12বিধ নথিৰ যিকোনো এবিধ দেখুৱাব লাগিব। নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীয়ে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ৰঙালী বিহু পালন কৰিবলৈ সাজু হৈছে। বিহুলৈ মাজত 6 বাকী থকা অৱস্থাত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন অঞ্চলত পৰম্পৰা অনুসৰি বিহু পালনৰ বাবে ৰাইজ সাজু হোৱাৰ সমান্তৰালভাৱে মঞ্চ বিহু উদযাপনৰ প্ৰস্তুতি চলিছে। বিহু হুঁচৰি, নাচৰ আখৰাৰ লগতে সংগীত শিল্পীসকলেও বিহু মঞ্চত জনসাধাৰণক মনোৰঞ্জন দিয়াৰ বাবে পূৰ্ণগতিত আখৰা চলাইছে। সৌদ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত বোকাখাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নগৰ শাখা গোট ছাত্ৰ সন্থাৰ সহযোগত যোৱা 28 মাৰ্চৰ পৰা অনুষ্ঠিত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ কালি সামৰণি পৰে। এই কৰ্মশালাত বোকাখাট অঞ্চলৰ 400+ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ হলগুৰি টিপমীয়া খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাৰ আজি সামৰণি পৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ প্ৰথমবাৰৰ বাবে একেটা পৰ্যায়ত ভোটগ্ৰহণ নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ নিৰ্বাচনী দায়িত্ব থকা প্ৰিজাইডিং পলিং আৰু নিৰাপত্তাৰক্ষী ইভিএমসহ কৰ্তব্যস্থানত উপস্থিত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটান্ছ মুখামুখি।